এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যালোচনা বৈঠক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ পাছত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি। আজি বিশ্ব ঐতিহ্য দিৱস, চৰাইদেউত প্ৰত্নতত্ন সঞ্চালকালয়ৰ বিশেষ কাৰ্যসূচী গ্ৰহণ। মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট ফৰামৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিতাৰ অংশগ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 4 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কাৰ্বি আংলং জিলাৰ ডিফুত 100 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত কেইবাটাও পথ প্ৰকল্প, প্ৰতিমূৰ্তি তথা তোৰণ উন্মোচন আৰু দলং নিৰ্মাণ প্ৰকল্প অন্যতম। মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফুত প্ৰথমগৰাকী কাৰ্বি ৰজা আৰু ৰাণী ৰেং বংহমৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলাখনলৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই লৰেণ্য ৰেংমা গাঁও সমিতিৰ সভাপতি আৰু গাঁও প্ৰধানক সাক্ষাৎ কৰি ৰেংমা সম্প্ৰদায়ৰ উন্নয়ন আৰু সৰ্বাংগীন বিকাশ সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পূৰ্বে তেওঁ ডিফুৰ তাৰালাংছৰ কাজিৰ ৰংহাংপি অতিথিশালাত ভৈয়ামৰ কাৰ্বি সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন আৰু স্থায়ী শান্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ডঃ শৰ্মাই তাৰালাংছত জিলাখনৰ পূৰ্বৰ সশস্ত্ৰ সংগঠন PDCK, KLNLF, KPLTD, KPLTR আৰু KPLTM আৰু UPLAৰ প্ৰাক্তন সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হয়। এই সংগঠনসমূহে 2021 চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰিছিল। সংগঠনকেইটাৰ প্ৰাক্তন সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই ডিফুত অংগনবাড়ী কৰ্মী আৰু শিশুসকলৰ মাজত সামগ্ৰী বিতৰণ কৰি কয় যে অহা 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ লগতে তেওঁলোকক এককালীন সাহায্য আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে। শিশুসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ হলে অংগনবাড়ী কেন্দ্ৰৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে হাইস্কুল শিক্ষান্ত আৰু স্নাতক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ কাৰণেও কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
ইণ্টাৰভিউ দিব লাগে, গতিকে যিমান ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সকলোকে 1 বছৰৰ বাবে 2,500 টকাৰ এটা স্কলাৰশ্বিপ প্ৰত্যেক মাহত দিবৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ আজি দ্বিতীয় দিনা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এখন পৰ্যালোচনা সভাত ডক্টৰ শৰ্মাই অংশগ্ৰহণ কৰিব। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ঘোষণা কৰা হয়। এই ক্ষেত্ৰত ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনৰ বাবে 7,174খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত 6,761খন মনোনয়ন পত্ৰ গ্ৰহণ কৰা হয়। গ্ৰহণ হোৱা মনোনয়ন পত্ৰসমূহৰ ভিতৰত 189খন মনোনয়ন পত্ৰ নাকচ কৰাৰ বিপৰীতে 234খন মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা হয়। গাঁও পঞ্চায়ত পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ পৰিসংখ্যা জিলাই জিলাই ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে জিলা পৰিষদৰ 397খন আৰু আঞ্চলিক পঞ্চায়তৰ 2,192খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৱাৰ্ড সদস্যৰ 21,920খন আসনৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি উলংঘাকে ধৰি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় অভিযোগৰ বাবে প্ৰতিখন জিলাত এটা শুল্কবিহীন নম্বৰৰ ব্যৱস্থা কৰিছে। জনসাধাৰণে এই জিলাভিত্তিক নম্বৰসমূহত ফোন কৰি ওজৰ আপত্তিসমূহ দাখিল কৰিব পাৰিব। প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিজেপি, অগপ, গণশক্তি আৰু ৰাভা হাছং ঐক্য মঞ্চৰ সন্মিলিত যুঁজৰ বিপৰীতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনাও বিৰোধীয়ে ঐক্যবদ্ধ হোৱাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল। শিৱসাগৰত ৰাইজৰ দলৰ হৈ জ্যেষ্ঠ নেতা অনুপ বৰপাত্ৰগোহাঁইয়ে কালি এখন সংবাদমেল সম্বোধন কৰি শিৱসাগৰ সমষ্টিৰ 6খন জিলা পৰিষদৰ আসন বুজাবুজিৰ ক্ষেত্ৰত কংগ্ৰেছ দলে নিজৰ স্থিতি স্পষ্ট নকৰাৰ বাবে ৰাইজৰ দলে অকলে নিৰ্বাচন খেলাৰ পোষকতা কৰিছে বুলি জানিবলৈ দিয়ে। ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই নিৰ্বাচনত শাসকীয় বিজেপি দলে আৰক্ষীক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাকে ধৰি আন কেইবাটাও গুৰুতৰ অভিযোগ তুলি উলুবাৰী আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত কালি প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনত মুঠ 1768গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত কালি 93গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। জিলাখনৰ 3খন আঞ্চলিক পঞ্চায়ত সদস্যই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। মানকাছৰতো একাংশ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছত সমষ্টিটোৰ 4খন জিলা পৰিষদত 25গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ যোগ্য বিবেচিত হৈছে। 35খন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে 150গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও ইয়াৰ 4গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ কালি বাতিল হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শিলচৰত 31খন গাঁও পঞ্চায়তৰ 310টা ৱাৰ্ডত 148গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। ডিব্ৰুগড় আৰু যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত বিভিন্ন কোষৰ মুৰববীসকলৰ পৰা নিৰ্বাচনী কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱা হয়। ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়াসকলৰ সুবিধা অসুবিধাৰ বিষয়েও কালিৰ বৈঠকত আলোচনা কৰা হয়। ডিব্ৰুগড়ৰ পৰা নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কত এয়া আমাৰ সংবাদদাতা যাদৱ গগৈ।
অহা 2 মে'ত ডিব্ৰুগড় জিলাত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক আয়ুক্ত বিক্ৰম কুৰিৰ নেতৃত্বত অনুষ্ঠিত হয়। এই বৈঠকত নিৰ্বাচনী কাম কাজৰ সৈতে জড়িত হৈ থকা বিষয়াসকলক নিৰ্বাচনী যাতে সুন্দৰভাৱে ত্ৰুটিমুক্তভাৱে সম্পন্ন হয় তাৰ বাবেও সকলোৰে প্ৰতি নিৰ্দেশ দিয়াৰ লগতে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে। ভোটগ্ৰহণৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে যাতে ভোটগ্ৰহণৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় সেয়া সুনিশ্চিত কৰাৰ বাবেও তেখেতে নিৰ্দেশ দিয়ে। আৰু সমজিলা আয়ুক্তসকলৰ পৰা নিৰ্বাচনী প্ৰস্তুতি আৰু বিশেষভাৱে নিৰ্বাচনী কাম কাজত ব্যৱহাৰ হ'বলগীয়া বাহনসমূহৰ পাৰ্কিং পৰিৱেশন আদি সঠিক পৰিকল্পনা সমজিলা কেইখনৰ ষ্ট্ৰংৰুম ভোটগ্ৰহণ কেন্দ্ৰ আদি বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। আৰু এই পঞ্চায়ত নিৰ্বাচনত যাতে কোনো ধৰণৰ ত্ৰুটি থাকিব নোৱাৰে সেই সম্পৰ্কে নিৰ্বাচনৰ সৈতে জড়িত হৈ থকা দায়িত্বপ্ৰাপ্ত বিষয়াসকলক কঠোৰভাৱে নিৰ্দেশ দিয়ে। আৰু অহা 2 মে'ত অনুষ্ঠিত হ'বলগীয়া এই পঞ্চায়তৰ নিৰ্বাচন যাতে সফলভাৱে সমাপন হয় তাৰ বাবেও সকলোৰে প্ৰতি আহ্বান জনায়। আৰু নিৰ্বাচনৰ সৈতে জড়িত হৈ থকা বিষয়াসকলৰ সৈতে এই বৈঠকত মিলিত হয়।
যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত 3টা বিধানসভা সমষ্টিৰ অন্তৰ্গত পৰিবহণ কোষৰো এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ বোকাখাটতো পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক প্ৰতিনিধিসকলৰ মাজত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ কাৰণে প্ৰথমটো প্ৰশিক্ষণৰ কালি অনুষ্ঠিত হয়। সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটো কীৰ্তিচিহ্ন আৰু ঐতিহ্যময় স্থানসমূহৰ দিন হিচাপেও জনা যায়। এই বছৰ এই দিৱসৰ বিষয়বস্তু হৈছে ঐতিহ্যমণ্ডিত স্থানসমূহত দুৰ্যোগ আৰু সংঘাতৰ ভাবুকি। বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা সেইসমূহৰ প্ৰতি সন্মান জনাৰ উদ্দেশ্যে প্ৰতিবছৰে 18 এপ্ৰিলৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশেষ কাৰ্যসূচী হাতত লৈছে। এই সন্দৰ্ভত সঞ্চালকালয়ৰ উপসঞ্চালক নৱজ্যোতি দেউৰীৰ সৈতে আমাৰ সংবাদদাতা নবুল কোঁৱৰ।
আজি 18 এপ্ৰিল বিশ্ব ঐতিহ্য দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয় অসমেও আজি উদযাপন কৰিছে বিশ্ব ঐতিহ্য দিৱস। আমাৰ লগত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপসঞ্চালক ডক্টৰ নৱজ্যোতি দেউৰী আছে, আমি তেওঁৰ পৰাই জানো আহকচোন।
আজি সমগ্ৰ বিশ্বতে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় আৰু অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে আজিৰ দিনত কিবা বিশেষ কাৰ্যসূচী হাতত লৈছে নেকি জনাবচোন।
আমি একচুৱেলি অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ তৰফৰ পৰা সকলোলৈকে আমাৰ বিশ্ব ঐতিহ্য দিৱসৰ আজি শুভেচ্ছা জ্ঞাপন কৰিছো। আমি বিশেষকৈ চৰাইদেউত আমি ভাবিছিলো কিবা এটা অনুষ্ঠান কৰাৰ, কিন্তু যিহেতু এইকেইদিন বিহুৰ বন্ধ, লগতে আজি গুড ফ্ৰাইডে কাৰণে বন্ধ থাকিলে, গতিকে আমি বিশেষ কাৰ্যসূচী কৰিব নোৱাৰিলো। তথাপি মই আহ্বান জনাইছো সকলোৱে যাতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ আজি এপাক মাৰে। আমাৰ অফিচাৰসকল তাত আছে। আমাৰ আপোনালোকে আজি বিশ্ব ঐতিহ্য দিৱসটোত আপোনালোকে চৰাইদেউত উপস্থিত হৈ আপোনালোকে অনুভৱ কৰিব বিশ্ব ঐতিহ্যৰ যি গৰিমা, যি মৰ্যাদা, বিশ্ব ঐতিহ্যৰ যি এটা বিশ্বায়নৰ এটা যি এটা মানুহ এটা যি আহ্বান আমাৰ সাহিত্য আমাৰ প্ৰত্নতত্ত্ব ক্ষেত্ৰখনৰ, মই সকলোকে তালৈ চাবলৈ আমন্ত্ৰণ জনাইছো।
আজি
মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰে পৰা হ'বলগীয়া মালয়েছিয়ান ট্যুৰ এণ্ড ট্ৰেভেল এজেণ্ট ফৰামৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত দেশৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনা তুলি ধৰাৰ প্ৰয়াস কৰিব। ভাৰত আছিয়ান পৰ্যটন পেছাদাৰী বিনিময় কাৰ্যসূচী 2025ৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই এই কাৰ্যসূচীত অংশ ল'ব। দুদিনীয়া এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও আগশাৰীৰ ব্যৱসায়িক নেতা আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বাতৰি আৰু অনুষ্ঠান সম্পৰ্কত শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ কাইলৈ নিশা 8:02 এটি বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03612661876 আৰু 2662325 এই দুটা নম্বৰত ফোন কৰি আঞ্চলিক বাতৰি, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাতৰি, জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, সংবাদ চলন্তিকা, ক্ৰীড়া বাৰ্তা আৰু প্ৰাসংগিক আদি অনুষ্ঠান সম্পৰ্কত অভিমত আৰু পৰামৰ্শ আগবঢ়াব পাৰিব। ইয়াৰ লগতে শ্ৰোতাসকলে 9860555566 নম্বৰত হোৱাটছএপ যোগে পঠিওৱা বাৰ্তাও অনুষ্ঠানটিত অন্তৰ্ভুক্ত কৰা হ'ব। বাতৰি বিভাগে পৰহিলৈ সন্ধিয়া 7:45 অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা দুচিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰে পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আজি গুৱাহাটী পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তি ৰাণী ডেকাৰ পৰা।
অহা পহিলা মেৰ ফাষ্টটেগ ব্যৱস্থাৰ সলনি জি এন এছ ব্যৱস্থাৰে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ পৰা মাচুল সংগ্ৰহৰ নতুন ব্যৱস্থা বলবৎ হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে ঘাইপথত গাড়ী চলালেই প্ৰতি কিলোমিটাৰত ভৰিব লাগিব মাচুল শিৰোনামেৰে প্ৰকাশ কৰিছে। জনশক্তি মন্ত্ৰালয়ে অসমৰ যোগীঘোপা তিস্তা ফাৰাক্কা নদী সংযোগৰ প্ৰস্তাৱিত প্ৰকল্প বাতিল কৰিছে। ইয়াৰ পৰিৱৰ্তে বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত বালিৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত নদীৰ বুকু খনন কৰি অন্য ৰাজ্যলৈ বালি সৰবৰাহ কৰাৰ পৰিকল্পনা লোৱা হৈছে। এই বাতৰি দৈনিক অসম কাকতৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ উদ্দেশ্যে হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও বহুসংখ্যক প্ৰাৰ্থীয়ে শেষত মনোনয়ন প্ৰত্যাহাৰ কৰিছে। দৈনিক জনমভূমি কাকতে এই বিষয়ত বিস্তৃত বাতৰি প্ৰকাশ কৰিছে। সংশোধিত ৱাকফ আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে আইনখনক লৈ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা শুনানিত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৱাকফ বৰ্ডৰ শীৰ্ষ আদালতখনে এলানি নিৰ্দেশ প্ৰদান কৰিছে। এই সন্দৰ্ভত আমাৰ অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। দেশৰ কমেও 6খন ৰাজ্যত অহা 2 এদিনৰ ভিতৰত বিজেপিয়ে নতুন সভাপতি নিযুক্তি দিয়াৰ সম্ভাৱনা প্ৰবল হৈছে। এই সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। বিহুৰ মঞ্চত সংগীত শিল্পী, গীতিকাৰ, দিগন্ত ভাৰতীক আয়োজক সমিতিৰ সদস্য অপমান কৰাৰ অভিযোগ সন্দৰ্ভত অসমীয়া খবৰ কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা ষ্টেট ফাইনেন্স এ ষ্টাডি অব বাজেট শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশৰ আগশাৰীৰ ৰাজ্যসমূহতকৈ অসম চৰকাৰে গ্ৰহণ কৰা ঋণৰ পৰিমাণ যথেষ্ট কম। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। বায়ু প্ৰদূষণৰ ফলত বছৰি বহু লোকৰ মৃত্যু হয়। এই সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতে 9.8 বিলিয়ন পিপল ডাই ডিউ টু এয়াৰ পলিউচন এনুৱেলি শিৰোনামেৰে এটা সাক্ষাৎকাৰ ভিত্তিক বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যত বিদ্যুৎ যোগান ব্যৱস্থা উন্নত আৰু নিয়মীয়া কৰাৰ অৰ্থে অসম বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক কম খৰচত গ্ৰাহকক সৌৰ প্ৰকল্প সংযোগৰ ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হোৱা এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 4 উইকেটত পৰাস্ত কৰে। 163 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা মুম্বাইৰ দলটোৱে 18 অভাৰ আৰু এটা বলতেই 6টা উইকেট হেৰুৱাই 166 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। প্ৰতিযোগিতাত আজি বেংগালুৰু এন চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত ৰাজ্যৰ বিভিন্ন অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21.9 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বৈঠকত অংশগ্ৰহণ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ পাছত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি। আজি বিশ্ব ঐতিহ্য দিৱস আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 4 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।